গীতমেলা ৯৮ অধ্যায়। এটি গীত তোমালোকে জিহুৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, কাৰণ তেওঁৰ অনেক আচৰিত কাৰ্য কৰিলে। তেওঁৰ সোঁহাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে। জিহুৱাই তেওঁ পৰিত্ৰাণৰ কথা জনালে। তেওঁ জাতিসমূহৰ দৃষ্টিগোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। ইজৰাইলৰ বংশৰ কাৰণে তেওঁ অটল প্ৰেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে। পৃথিৱীৰ সকলো প্ৰান্তৰে আমাৰ ঈশ্বৰৰ জয় দেখা পাব। হে সমুদায় পৃথিৱী, জিহুৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা, উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। বীণা বজাই জিহুৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে জিহুৱাৰ প্ৰশংসাৰ গীত গোৱা। তুৰি বজাই হিঙা বাদ্যৰে সৈতে ৰজা জিহুৱাৰ আগত আনন্দৰ ধ্বনি কৰা। সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জন কৰক, জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জন কৰক। নদীবোৰে হাততালি দিয়ক, পৰ্বতবোৰে একেলগে আনন্দ গান কৰক। জিহুৱাৰ সন্মুখতে তেনে কৰক, কিয়নো তেওঁ আহি আছে। পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব, নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।